এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ নৱতম সংযোজন শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ মুকলি কৰে। এই উপলক্ষে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে নতুন প্ৰেক্ষাগৃহটিয়ে ৰাজ্যৰ সাংস্কৃতিক পৰিকাঠামক অধিক শক্তিশালী কৰি তুলিব। তেওঁ কয় যে শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শক সাৰগত কৰি ৰাজ্য চৰকাৰে বিভিন্ন জনগোষ্ঠীৰ মাজত সমন্বয় স্থাপনেৰে সঁচা অৰ্থত বৰ অসম গঢ়ি তোলাৰ লক্ষ্যৰে প্ৰচেষ্টা চলাই আহিছে। এই ক্ষেত্ৰত তেওঁ জনসাধাৰণৰ সহযোগিতা কামনা কৰে। 52 কোটি টকা ব্যয়েৰে সাজি উলিওৱা শ্ৰীদামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহটিত আধুনিক তথা আন্তঃৰাষ্ট্ৰীয় মানৰ বিভিন্ন সা সুবিধা সন্নিৱিষ্ট কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে।
এই প্ৰেক্ষাগৃহটোৰ বিষয়ে আমি আলোচনা কৰিবলৈ যাওঁতে সকলো ইতিমধ্যে অৱগত যে ইয়াত 800 জন ব্যক্তিয়ে একেলগে বহি অনুষ্ঠান পৰিৱেশন কৰা অনুষ্ঠান চোৱাৰ সুযোগ পাব। আজি আমি সময়ৰ পৰিৱৰ্তনৰ লগত সুযোগ ৰাখি এটা অতি সুন্দৰ অত্যাধুনিক ব্যৱস্থাৰে এই 8 আসনযুক্ত প্ৰেক্ষাগৃহটো নিৰ্মাণ কৰি উলিয়াইছো। ইয়াত একৌষ্টিক পেনেলিং, 412 ইঞ্চিৰ LED ৱাল, দিব্যাংগসকল মঞ্চ আৰোহণৰ সুবিধাৰ্থে হুইল চেয়াৰ যুক্ত লিফ্ট, অনুষ্ঠানৰ ৰেকৰ্ডিঙৰ বাবে হাই ৰিজলিউচন কেমেৰা, ডিজিটেল পডিয়াম, অত্যাধুনিক থিয়েটাৰ ক্ষেত্ৰ কেন্দ্ৰ আৰু সন্মিলন কক্ষ আদি থাকিব।
কেন্দ্ৰ গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে অহা 30 জানুৱাৰীত ডিব্ৰুগড়ত নিৰ্মাণ হ'বলগীয়া ৰাজ্যৰ দ্বিতীয় বিধানসভা চৌহদটিৰ আধাৰিতা স্থাপন কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই প্ৰকল্পই ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টাক অধিক গতিশীল কৰি তুলিব আৰু সুশাসন ব্যৱস্থাক জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাত বিশেষ ভূমিকা পালন কৰিব। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই আজি কলিয়াবৰ চাহ বাগিচাৰ 493 আৰু সোণালী বাগিচাৰ 552 গৰাকী চাহ শ্ৰমিকৰ মাজত মুখ্যমন্ত্ৰীৰ এটিকুলি দুটিপাত আঁচনিৰ অধীনত 5,000 টকাকৈ চেক বিতৰণ কৰে। এই আঁচনিৰ অধীনত আজি তিতাবৰ সমজিলাতো চেক বিতৰণ কৰা হয়। বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকা অকল অসম, পশ্চিমবংগ বা ভাৰতৰ নহয় বৰং প্ৰকৃত অৰ্থত বিশ্বশিল্পী। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত 49 সংখ্যক আন্তৰ্জাতিক কলকাতা গ্ৰন্থমেলাত আয়োজন কৰা ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি কলকাতাৰ প্ৰকাশক আৰু পুথি বিক্ৰেতা গিল্ডৰ সচিব ত্ৰিদীপ চেটাৰ্জীয়ে আজি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে মানৱতাৰ সুৰধ্বনিৰ পৰিধি ভাঙি মানৱ সমাজৰ সম্প্ৰীতি শিল্পীগৰাকীৰ সৃষ্টিৰ মূল দৰ্শন। অনুষ্ঠানত অংশগ্ৰহণ কৰি সাহিত্য একাডেমীৰ সন্মানপ্ৰাপক ঔপন্যাসিক সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীয়ে কয় যে ডঃ ভূপেন হাজৰিকাই জীৱনৰ কঠিন সময়ত কলকাতালৈ গৈছিল আৰু কলকাতাবাসীয়ে তেওঁক হৃদয়ত স্থান দিছিল। তেওঁ কয় যে শিল্পীগৰাকীয়ে ভৌগোলিক সীমা অতিক্ৰম কৰি পাহাৰ ভৈয়াম একাকাৰ কৰি সমন্বয়ৰ আদৰ্শ প্ৰতিষ্ঠা কৰি থৈ গৈছে। কাইলৈৰ পৰা সংসদৰ বাজেট অধিৱেশন অনুষ্ঠিত হ'ব। 2 এপ্ৰিলত এই অধিৱেশনৰ সামৰণি পৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সংসদৰ উভয় সদনক উদ্দেশ্যি দিয়া ভাষণেৰে অধিৱেশন মুকলি কৰা হ'ব। কাইলৈৰ পৰা 13 ফেব্ৰুৱাৰীলৈ অধিৱেশনৰ প্ৰথম পৰ্যায় আৰু 9 মাৰ্চৰ পৰা 2 এপ্ৰিললৈ দ্বিতীয় পৰ্যায়ৰ কাম কাজসমূহ চলিব। 1 ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 2026-27 বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপন কৰিব। বাজেট অধিৱেশনৰ পূৰ্বে কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কেতবোৰ গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় বিষয়ৰ লগতে সদনৰ কাম কাজ সন্দৰ্ভত আলোচনা কৰাৰ উদ্দেশ্যে আজি দিনৰ 11 বজাত এখন সৰ্বদলীয় বৈঠকৰ আহ্বান কৰে। এই বৈঠকত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অধ্যক্ষতা কৰে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা, সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু, সংসদীয় পৰিক্ৰমা ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল আৰু ডঃ এল মুৰুগান এই বৈঠকত উপস্থিত থাকে। অসম সাহিত্য সভাৰ আজীৱন সভ্য, চিৰাং জিলা সাহিত্য সভা আৰু বিজনী শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অসম গণ পৰিষদৰ বিজনী বিধান পৰিষদৰ প্ৰাক্তন সভাপতি তথা অবসৰী প্ৰধান শিক্ষক হৰিলাল বায়নৰ আজি বিয়লি বিজনী নিজা বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 83 বছৰ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।